ثم أنزل الله سكينته على رسوله وعلى المؤمنين وأنزل جنودا لم تروها وعذب الذين كفروا وذلك جزاء الكافرين.
তাৰপিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাসূলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাজিল কৰিছিল আৰু এনেকৈ এটা সৈন্যবাহিনী অৱতীৰ্ণ কৰিছিল যিটোক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁই কাফিৰসকলক শাস্তি দিছিল, এইটোৱে আছিল কাফিৰসকলৰ প্ৰতিফল.